পাৰ্টীৰ কমিছন মহাস্পতি দেৱীয়ে প্ৰধান বাতৰি সমূহত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ নিৰ্বাচনী সভাত 2024 চনৰ নিৰ্বাচনত বিকশিত ভাৰতৰ নতুন শক্তি প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজস্থানৰ অনুগড়ত দুখন গাঁথনীয় সভাত ভাষণ দিয়ে। অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। আজি পবিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহৰ এমহীয়া ৰোজাৰ অন্তত আজি সন্ধিয়া নামাজ পঢ়িবলৈ ৰাজহুৱা ঈদগাহ মৈদান আৰু মছজিদসমূহৰ চহীদত সমবেত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ কাৰেলীত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি কয় যে 2024 চনৰ নিৰ্বাচনে বিকশিত ভাৰতক নতুন শক্তি প্ৰদান কৰিব। শ্ৰীমোদীয়ে কয় যে কংগ্ৰেছৰ যিবোৰ সমস্যাক লৈ সাৰ মানিছিল, বিগত 10 বছৰত বিজেপিয়ে সেইবোৰ সমস্যাৰ সমাধান কৰিছে। কংগ্ৰেছে দশক দশক ধৰি গৰিবী হটাও শ্লোগান দিছিল যদিও NDA চৰকাৰত 25 কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ পৰা উলিওৱা আনিছে বুলি নেতাগৰাকীয়ে উল্লেখ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন নিৰ্বাচনী সভাত ভাষণ দি কৈছে যে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় দৰিদ্ৰ আৰু কৃষকৰ স্বাৰ্থত কাম কৰি আহিছে। সমগ্ৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 40ৰো অধিক আসন লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীশ্বাহে লগতে কয় যে কংগ্ৰেছ দলে 70 বছৰ ধৰি জাতিবাদ আৰু দুৰ্নীতিৰ ওপৰত ভিত্তি কৰি শাসন কৰি আছিল, কিন্তু বিজেপি চৰকাৰে দেশৰ পৰা জাতিবাদ আৰু দুৰ্নীতি দূৰ কৰাৰ বাবে সদায় কাম কৰি যাব। ছিকিমৰ এখন লোকসভা আসন আৰু ৰাজ্যিক বিধানসভাৰ 32খন আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ ক্ৰমান্বয়ে তীব্ৰ হৈ উঠিছে। শাসকীয় ছিকিম ক্ৰান্তিকাৰী মৰ্চা, বিৰোধী দল ছিকিম ডেমক্ৰেটিক ফ্ৰণ্ট, বিজেপি, কংগ্ৰেছ আৰু চিটিজেন একচন পাৰ্টীয়ে অহা 19 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই দলৰ ছিকিম নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ভাষণ দি কয় যে ছিকিমৰ জনসাধাৰণে প্ৰয়োজনীয় সা সুবিধা লাভ কৰাৰ বাবে দলটোত ভোট দিয়া প্ৰয়োজন। ছিকিমৰ জনসাধাৰণ মূল সূতিলৈ আহিব লাগিব বুলি উল্লেখ কৰি শ্ৰীনাড্ডাই কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে হৈছে মূল সূতি। বিজেপিৰ সভাপতিগৰাকীয়ে ছিকিমৰ জনসাধাৰণক দুৰ্নীতি আৰু আঞ্চলিক দলসমূহক বিদায় দিবলৈ আহ্বান জনায়। জেপি নাড্ডাই ছিকিমৰ জনসাধাৰণক শান্তি, প্ৰগতি আৰু উন্নয়নৰ আন্তঃগাঁথনিৰে এখন স্বচ্ছ আৰু জনমুখী চৰকাৰ প্ৰদান কৰাৰ আশ্বাস দিয়ে। নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ছিকিমৰ বিজেপি প্ৰধান ডঃ দিলীপ জয়সৱাল আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ উপৰিও নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসমূহো উপস্থিত থাকে। কালি সন্ধিয়া গেংটকত উপস্থিত হোৱা বিজেপিৰ সভাপতিগৰাকীয়ে দলৰ প্ৰাৰ্থী আৰু বিজেপিৰ ছিকিম প্ৰদেশৰ কাৰ্যকৰী সদস্যকো সাক্ষাৎ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজস্থানৰ অলিগড়ত দুখন ৰাজহুৱা সভাত ভাষণ দিয়ে। ভাষণ প্ৰসংগত নেতাগৰাকীয়ে কয় যে দেশত নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ দৰে দুটা গভীৰ সমস্যা থকাৰ পাছতো অন্যান্য বিষয়সমূহকে গুৰুত্ব দিয়া হৈছে। ৰাহুল গান্ধীয়ে লগতে কয় যে দেশত পিছপৰা শ্ৰেণী, জনজাতি, দলিত, সংখ্যালঘু আৰু দৰিদ্ৰ লোকৰ সংখ্যা 90%তকৈ অধিক, কিন্তু ভাৰতৰ 200টা বৃহৎ কোম্পানীৰ মালিক আৰু জ্যেষ্ঠ পৰিচালক পিছপৰা শ্ৰেণীৰ নহয়। তেওঁ কৈছে যে দেশত 30 লাখ চৰকাৰী পদ খালী হৈ আছে। কংগ্ৰেছ চৰকাৰ আহিলে 30 লাখ লোকক চৰকাৰী চাকৰি দিয়া হ'ব আৰু ঠিকাভিত্তিক চাকৰি দিয়াটো বন্ধ কৰা হ'ব বুলি আজি সভাত প্ৰতিশ্ৰুতি দিয়ে। অগ্নিদেৱ আঁচনিৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে এই আঁচনি বাতিল কৰা হ'ব। দেশত লোকপিয়লৰ পোষকতা কৰি তেওঁ কয় যে ভাৰতত কাৰ হাতত কিমান ধন সম্পত্তি আছে সেইটো বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। দেশৰ অধিকাংশ মূলধন 2 এজন পুঁজিপতিৰ সৈতে আছে আৰু এই দেশসমূহ দূৰ কৰিব লাগে বুলিও ভাষণ প্ৰসংগত কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকাশ কৰে। অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত দেশৰ 10খন ৰাজ্য তথা 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ 4খন তথা গুজৰাটৰ 26, কৰ্ণাটকৰ 14, মহাৰাষ্ট্ৰৰ 11, উত্তৰ প্ৰদেশৰ 10, মধ্যপ্ৰদেশৰ 8, ছত্তীশগড়ৰ 7, বিহাৰৰ 5, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ 2খনকৈ আৰু জম্মু কাশ্মীৰত 1খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিত স্থগিত ৰখা নিৰ্বাচনৰ বাবেও কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া বেতুল সংসদীয় সমষ্টি নিৰ্বাচন বহুজন সমাজ পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল। অসমত এই পৰ্যায়ত গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 19 এপ্ৰিললৈ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত থাকিব। আনহাতে 22 এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 7 মে'ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
আজি পবিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহৰ এমহীয়া ৰোজাৰ অন্তত আজি পুৱাই সমূহীয়া নামাজ পঢ়িবলৈ ৰাজহুৱা ঈদগাহ মৈদান আৰু মছজিদসমূহৰ চৌহদত সমবেত হয়। দিল্লীৰ জামি মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ নামাজ আদায় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ উল ফিতৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে এই উৎসৱে প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ লগতে কৈছে ঈদ হৈছে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক সহায় কৰাৰ উপৰিও তেওঁলোকৰ সৈতে আনন্দ উপভোগ কৰাৰ সুন্দৰ সময়। এই উৎসৱে সকলোকে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু সমাজৰ সমৃদ্ধিৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগায় বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাটোত উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কৈছে যে নৰেন্দ্ৰ মোদীৰ শাসনৰ সময়ছোৱাত অসমৰ 80 লাখ লোক দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পৰে। ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। আম আদমী পাৰ্টীৰ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কাইলৈ তিনিচুকীয়া আৰু শোণিতপুৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে। কোকৰাঝাৰ আৰক্ষীয়ে নিষিদ্ধ সংগঠন কমতাপুৰী লিবাৰেচন অৰ্গেনাইজেচনৰ 4টা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। কোকৰাঝাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে যোৱা বছৰ দুটমা বজাৰত গ্ৰেনেড নিক্ষেপ কৰাৰ সময়ত এই উগ্ৰপন্থীকেইটা বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল। আজি আটাইকেইগৰাকী উগ্ৰপন্থীক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে 4 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি নিশা জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 3 উইকেটত পৰাজিত কৰে। 197 ৰাণৰ লক্ষ্যৰে খেলিবলৈ লোৱা গুজৰাট টাইটানছে খেলখনৰ অন্তিমটো বলত ৰাছিদ খানৰ বাউণ্ডেৰীৰ সহায়ত 7 উইকেটৰ বিনিময়ত 199 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ অধিনায়ক শুভমন গিলে 44টা বলত 72 ৰাণৰ বৰঙণি আগবঢ়ায়। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ নিৰ্বাচনী সভাত 2024 চনৰ নিৰ্বাচনত বিকশিত ভাৰতক নতুন শক্তি প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজস্থানৰ অলিগড়ত দুখন ৰাজহুৱা সভাত ভাষণ দিয়ে। অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। আজি পবিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহৰ এমহীয়া ৰোজাৰ অন্তত আজি সমূহীয়া নামাজ পঢ়িবলৈ ৰাজহুৱা ঈদগাহ মৈদান আৰু মছজিদসমূহৰ চৌহদত সমবেত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।